এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছোঁ অংকুৰজ্যোতি শৰ্মাই। আজি শাৰদীয় দুৰ্গোৎসৱৰ বিজয় দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা বিসৰ্জন প্ৰক্ৰিয়া সম্পন্ন হ'ব। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃণ্ময় প্ৰতিমা বিসৰ্জন দিয়া হ'ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যানজঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত এইবাৰ 5 শতাধিক পূজা সম্পন্ন হোৱা হেতুকে পৰ্যায়ক্ৰমে প্ৰতিমাসমূহ বিসৰ্জন দিয়া হ'ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ কাছাৰীঘাটত দেৱী প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰিছে। এই সন্দৰ্ভত পূজা কমিটিসমূহলৈ নীতি নিৰ্দেশনা দিয়া হৈছে। জিলাখনৰ নামৰূপ, নাহৰকটীয়া, দুলীয়াজান, টেঙাঘাট, চাবুৱা, টিংখাং আদি অঞ্চলৰ পূজা সমিতিসমূহে দিহিং, চেঁচাকে ধৰি নদীসমূহত প্ৰতিমা বিসৰ্জনৰ বাবে ব্যৱস্থা লৈছে। কাছাৰ জিলাতো আজি দেৱী দুৰ্গাৰ বিসৰ্জন পৰ্বৰ আয়োজন কৰা হৈছে। ইয়াৰ আগেয়ে মহিলাসকলে পৰস্পৰক মিঠাই খুৱাই সেন্দুৰ খেলিব। জিলাখনৰ শিলচৰ সদৰঘাটৰ বিসৰ্জনস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে প্ৰতিমা বিসৰ্জন দিয়া হ'ব। কাছাৰৰ আৰক্ষী অধীক্ষক নুমন মাহাতাই সকলো দিশ পৰ্যালোচনা কৰে। আজি আৰু কাইলৈ হ'বলগীয়া এই বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে তেওঁ যাৱতীয় নিৰ্দেশনা দিয়ে। উল্লেখযোগ্য যে জিলাখনত এইবাৰ 1592খন দুৰ্গা পূজা অনুষ্ঠিত হৈছে। বিজয় দশমী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মে সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱে সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ জনসাধাৰণক অনুপ্ৰাণিত কৰে। এই উৎসৱে ন্যায়, সমতা আৰু সমন্বয়ৰ সৈতে একগোট হৈ আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিজয় দশমী উপলক্ষে দেশৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে বিজয় দশমী অশুভ আৰু অসত্যৰ ওপৰত শুভ আৰু সত্যৰ বিজয়ৰ প্ৰতীক। এই পবিত্ৰ উৎসৱে সকলোকে সাহস, বুদ্ধি আৰু ভক্তিৰ পথেৰে নিৰন্তৰ অগ্ৰসৰ হোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে আজি সমগ্ৰ দেশে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে মহাত্মা গান্ধীৰ 156সংখ্যক জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দিয়া বাৰ্তাত কয় যে গান্ধীজীয়ে দিয়া শান্তি, সহনশীলতা আৰু সত্যৰ বাৰ্তা সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰেৰণা। অস্পৃশ্যতাৰ দৰে বিভিন্ন সামাজিক কুসংস্কাৰ আঁতৰ কৰাৰ লগতে দুৰ্বল শ্ৰেণীক শক্তি আৰু সমৰ্থন আগবঢ়াবলৈ গান্ধীজীয়ে অহোপুৰুষাৰ্থ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাত আজি পুৱাই চাফাই অভিযান ৰূপায়ণ কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্ততো গান্ধী জয়ন্তী উপলক্ষে প্ৰাৰ্থনা সভা আৰু অন্যান্য কাৰ্যসূচী লোৱা হৈছে। শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত SIT গ্ৰেপ্তাৰ কৰা চেমকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক 14 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৰজমিন তদন্ত কৰিবলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এটা দল শীঘ্ৰে ছিংগাপুৰলৈ যাব বুলি SIT নেতৃত্ব দিয়া শীৰ্ষ আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাই প্ৰকাশ কৰিছে। তেওঁ কয় যে পাৰস্পৰিক আইনী সহায়তা চুক্তি অনুসৰি দলটোৱে ছিংগাপুৰলৈ গৈ তদন্ত কৰিব। তেওঁ লগতে চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী তথা অন্যান্য নথি পত্ৰ জব্দ কৰা হৈছে বুলি জানিবলৈ দিয়ে।
আমি ছিংগাপুৰৰ যিটো ইনভেষ্টিগেশ্যন আছে, যিহেতু ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ, তাত তদন্ত কৰাৰ এটা বিশেষ প্ৰক্ৰিয়া আছে। সেই প্ৰক্ৰিয়াৰ মাজেদি যাব লাগিব। ভাৰত আৰু ছিংগাপুৰৰ মাজত মিউচুৱেল লিগেল ট্ৰিটি এখন আছে। সেই ট্ৰিটিৰ মতে আমি তদন্ত কৰিম। আমি ইতিমধ্যে, আপোনালোকে হয়তো গম পাইছে, আমি যিটো মিউচুৱেল লিগেল এচিষ্টেঞ্চ ৰিকুৱেষ্ট বিচাৰিছোঁ সেইটো ইতিমধ্যে ছিংগাপুৰত গৈ পাইছে। আৰু সেইমতে ভাৰতৰ হাই কমিছন যি ছিংগাপুৰত আছে, তাৰ জৰিয়তে আমি ছিংগাপুৰৰ কনচাৰ্ণ যি অথৰিটি, তেওঁলোকৰ লগত আমি যোগাযোগত আছো। আৰু তেওঁলোকৰ লগত যোগাযোগ কৰি আমাৰ টীম ৰেডি আছে। আমি খুব সোনকালে ছিংগাপুৰলৈ টীম পঠিয়াম। তাত যিখিনি ইনভেষ্টিগেশ্যন কৰিবলগীয়া আছে ছিংগাপুৰত, যিহেতু এইটো আমি ছিংগাপুৰ অথৰিটিৰ সহযোগত কৰিব লাগিব, সেইখন এখন বেলেগ ৰাষ্ট্ৰ আৰু মিউচুৱেল লিগেল এচিষ্টেঞ্চ ট্ৰিটিৰ জৰিয়তে কৰিব লাগিব, সেইখিনি কাম আমাৰ ইতিমধ্যে কৰা হৈছে।
ইপিনে শিল্পীগৰাকীৰ গৃহনগৰী যোৰহাটত কালি ৰাজহুৱা আদ্য শ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনা, গায়ন বায়ন, দিহানাম আদি পৰিৱেশনেৰে জনতাৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনোৱা হয়। এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।